এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ, অপাৰেচন প্ৰতিষেধৰ জৰিয়তে ৰাজ্যত 11 বাংলাদেশী মৌলবাদী গ্ৰেপ্তাৰ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বজালীত সত্যদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি, শীতৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা 6 জানুৱাৰীলৈ বন্ধ ঘোষণা আৰু তিৰুৱনন্তপুৰমত কিছু সময়ৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তী ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত সংশোধিত ভোটাৰ তালিকাৰ খচৰা অনুসৰি ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি হৈছে। মুখ্য নিৰ্বাচনী বিষয়া আলোক কুমাৰে জনতা ভৱনত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যত 60,000ৰো অধিক বি এলৰ দ্বাৰা খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি এইবাৰ ৰাজ্যত ভোটদাতাৰ সংখ্যা 2,52,01,624। খচৰা ভোটাৰ তালিকা মতে মুঠ পুৰুষ ভোটাৰৰ সংখ্যা 1,25,72,583 আৰু মহিলা ভোটাৰৰ সংখ্যা 1,25,28,662। তৃতীয় লিংগৰ ভোটাৰ 379গৰাকী। দিব্যাংগ ভোটাৰৰ সংখ্যা 2,02,433। এইবাৰ 1,830টা ভোটকেন্দ্ৰ বৃদ্ধিৰে মুঠ ভোটকেন্দ্ৰৰ সংখ্যা 31,486লৈ বৃদ্ধি হৈছে। খচৰা ভোটাৰ তালিকাত 7,86,841গৰাকী নতুন ভোটদাতাৰ নাম অন্তৰ্ভুক্ত হৈছে। ইয়াৰ বিপৰীতে 4,47,194গৰাকী ভোটদাতাৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। ভোটদাতাৰ তালিকাত একাধিকবাৰ নাম থকা 53,619গৰাকী ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। একেখন সংবাদমেলতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কোৱা অনুসৰি কৰ্মসূত্ৰে বাহিৰত থকা ভোটদাতাসকলে 6 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে 22 জানুৱাৰীলৈকে আবেদন কৰিব পাৰিব। একেদৰে 8 নম্বৰ প্ৰপত্ৰৰ জৰিয়তে ভোটাৰ তালিকাত নাম ভুল থাকিলে সংশোধন কৰিব পাৰিব। 3, 4, 10 বা 11 জানুৱাৰীত গাঁওসভাৰ জৰিয়তে খচৰা ভোটাৰ তালিকা সন্দৰ্ভত প্ৰতিখন গাঁৱৰ বাসিন্দাক অৱগত কৰোৱা হ'ব। গাঁওসভাৰ দিনটো জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব। 10 ফেব্ৰুৱাৰীত পূৰ্ণাংগ ভোটাৰ তালিকা প্ৰকাশ পাব বুলি সংবাদমেলত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।
এই বস্তুটো আমি এবাৰ প্ৰথমবাৰ কাৰণে আমি অসমত চলি আছো। চিফ ছেক্ৰেটাৰী ডাঙৰীৰ লগত আমাৰ মিটিং হ'ল। চিফ ছেক্ৰেটাৰী ডাইৰেকশ্যন দিছে অলৰেডি 3, 4 আৰু 10, 11 তাৰিখ। আমি এতিয়া স্পেচিয়েল কেম্পেইন ডেট যে বুলি ধৰিছো 3, 4 বা 10, 11 তাৰিখ ডি চি এ নিজৰ ডিষ্ট্ৰিক্টৰ ঠিক কৰিব। আমি 4টা ডিষ্ট্ৰিক্টৰ এটা তেওঁলোকক অপচন দি দিছো। তাৰ মানে একেদিনো কৰা ঠিক নহয়, কেতিয়াবা মানে কিবা বেলেগ প্ৰগ্ৰাম থাকে ডিষ্ট্ৰিক্টত, বহুত বিভিন্ন ধৰণৰ হেৰি থাকিব পাৰে। 3, 4 বা 10, 11 তাৰিখ ডি চি এ যেনেকুৱা ঠিক কৰিব, সেই জিলাত গ্ৰাম সভাটো হব গাঁও গাঁৱে, আৰু তাতে বি এল অ নিজৰ নিজৰ পলিং ষ্টেচনৰ গোটেই ভোটাৰ তালিকা গাব। তাৰপিছত তেওঁ যে বি এল অ ৰেজিষ্টাৰ যি নোট কৰি আনিছে, কাৰ নামটো কৰ্তন হব, মানে মৃত্যু হোৱাৰ কাৰণে কোনে শ্বিফ্ট কৰিছে, কোনে নতুনকে সোমাব, গোটেই তাত তথ্য দাঙি ধৰিব। আৰু তাতে যদি কাৰোবাৰ ক্লেইম বা অবজেকশ্যন থাকে, তাতে মানুহ ক'লে তেতিয়া কি হয় কি বস্তুৱে বস্তু ক্লিয়াৰ হৈ যায়, তেতিয়া সেইমতে ফৰ্ম 6, 7, 8 আহিব।
ৰাজ্যত গোপনে কুটাঘাতমূলক কাৰ্যকলাপত লিপ্ত হোৱা বহিৰাষ্ট্ৰৰ মৌলবাদী শক্তিক অপাৰেচন প্ৰতিষেধৰ জৰিয়তে উৎখাত কৰা বুলি গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই প্ৰকাশ কৰিছে। কালি মুকলি কৰা মহানগৰ আৰক্ষী আয়ুক্তৰ নতুন কাৰ্যালয়ত সম্বোধন কৰা প্ৰথমখন সংবাদমেলত আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে দেশৰ আন দুখন ৰাজ্যৰ লগতে অসমতো বাংলাদেশী মৌলবাদীৰ বিৰুদ্ধে অভিযান চলিছে। অপাৰেচন প্ৰতিঘাত নামেৰে চলা আৰক্ষীৰ এই অভিযানত স্পেচিয়েল টাস্ক ফৰ্চে 11 বাংলাদেশী মৌলবাদীক গ্ৰেপ্তাৰ কৰে। ৰাজ্যৰ দৰং, চিৰাং, বৰপেটা আৰু বাক্সা জিলাত অপাৰেচন প্ৰতিঘাত অভিযান চলোৱা হৈছিল। অসমত মৌলবাদী কাৰ্যকলাপ বিয়পোৱাৰ কৌশল ৰচা তামিম ইছলাম নামৰ মৌলবাদী সদস্যজনক এছ টি এফে গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে এছ টি এফে অসমত বাহৰ পাতি মৌলবাদ বিয়পোৱাৰ চেষ্টা কৰা জামাতুল মুজাহিদিনৰ 10 সদস্যক গ্ৰেপ্তাৰ কৰে। এনে মৌলবাদীৰ বিৰুদ্ধে এছ টি এফে ত্ৰিপুৰা আৰু পশ্চিমবংগতো অভিযান চলাইছিল। গ্ৰেপ্তাৰ হোৱা মৌলবাদী সদস্যকেইজনৰ পৰা বহু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলিও আৰক্ষী আয়ুক্তগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। ধৃত জামাতুল মুজাহিদিনৰ বাংলাদেশৰ সদস্যকেইজনে মূলত ডিজিটেল জেহাদেৰে ৰাজ্যৰ যুৱ প্ৰজন্মক লক্ষ্য কৰি লৈছিল। ডিজিটেল জেহাদেৰে অসমত ধন সংগ্ৰহ কৰি বাংলাদেশলৈ প্ৰেৰণৰ চেষ্টা কৰিছিল। আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ইমাম মেহমুদাৰ কাফিলা চমুকৈ আই এম কে, আনচাৰুল্লাহ বাংলা টীম চমুকৈ এ বি টি, অল কায়দা ইণ্ডিয়ান ছাবকণ্টিনেণ্ট চমুকৈ এ কিউ আই এছ আদি মৌলবাদী সংগঠনে অসম তথা ভাৰতক অশান্ত কৰাৰ লক্ষ্যৰে কূটকৌশল ৰচনা কৰিছিল।
শেহতীয়াকৈ আমি যিখিনি তথ্য পালোঁ সেই তথ্যখিনিত আমি দেখা গ'ল যে এতিয়াও ইয়াত উত্তৰ পূব অঞ্চলত আমাৰ যিখিনি ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ চলি আছে এই অঞ্চলটোত আমাৰ অশান্ত কৰিবৰ কাৰণে বিভিন্ন প্ৰচেষ্টা চলি আছে। গতিকে আমি সেই ক্ষেত্ৰত কেন্দ্ৰীয় চোৰাংচোৱা সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেঞ্চিৰ লগত যোগাযোগত থাকি আমি কাম কৰি আছিলোঁ। সেইখিনি আমি তথ্য পাইছিলোঁ। সেই তথ্যখিনিৰ বিশ্লেষণৰ পাছত যোৱা নিশা আমি এটা অপাৰেশ্যন চলাইছিলোঁ, এটা অভিযান চলাইছিলোঁ। সেই অভিযান অসমত আৰু ত্ৰিপুৰাত সমান্তৰালভাৱে চলোৱা হৈছিলে। অসমৰ বৰপেটা জিলা, চিৰাং জিলা, বাক্সা জিলা আৰু দৰং জিলা আৰু লগতে ত্ৰিপুৰাত চলোৱা হৈছিলে। সেই অপাৰেশ্যনত আমি 11টা মৌলবাদীক আমি গ্ৰেপ্তাৰ কৰিছোঁ। এই 11টা মৌলবাদীৰ 10টা অসমত গ্ৰেপ্তাৰ কৰা হৈছে আৰু এটা গ্ৰেপ্তাৰ কৰা হৈছে ত্ৰিপুৰাত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ উদ্বোধন কৰে। প্ৰায় 53 কোটি টকা ব্যয় সাপেক্ষে বিশ্ববিদ্যালয়খনৰ এই নতুন চৌহদত প্ৰশাসনিক ভৱন, আধুনিক প্ৰযুক্তিসম্পন্ন পৰীক্ষাগাৰসহ 3টা শৈক্ষিক ভৱন, কেফেটেৰিয়া আৰু উপাচাৰ্যৰ লগতে অন্যান্য শৈক্ষিক আৰু অনাশৈক্ষিক বিষয়ববীয়াৰ বাবে আৱাসিক ভৱনৰ নিৰ্মাণ কৰা হৈছে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু সাংসদ ফণীভূষণ উপস্থিত থাকে।
অসম চৰকাৰৰ শিক্ষামন্ত্ৰী হিচাপে মই অসম বিধানসভাত ভট্টদেৱ বিশ্ববিদ্যালয় আইন প্ৰস্তুত কৰিছিলোঁ আৰু বিশ্ববিদ্যালয়খনৰ জন্মৰ প্ৰথম দিনটোৰে পৰা এই বিশ্ববিদ্যালয় যাত্ৰাৰ সাক্ষী হৈ থকাৰ গৌৰৱ নিশ্চিতভাৱে অনুভৱ কৰিছোঁ। কিছু বছৰ আগতে পহুমাৰাত মথাউৰি ভঙাৰ সময়ত মই মেধিকুছিলৈ আহি বিশ্ববিদ্যালয় নিৰ্মাণৰ অগ্ৰগতিৰো বুজ লৈছিলোঁ আৰু আজি সকলো ফালৰ পৰা সমৃদ্ধ এই বিশ্ববিদ্যালয় দ্বিতীয়টো চৌহদৰ বাবে মই ভট্টদেৱ বিশ্ববিদ্যালয় পৰিয়ালক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। এই বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ দ্বিতীয় পৰ্যায়ৰ বাবে উপাচাৰ্য মহোদয়ে 65 কোটি টকাৰ প্ৰয়োজন হ'ব বুলি কৈছে। মই আজিৰ সভাতে 65 কোটি টকাৰ অনুদানো মই আজিয়ে ঘোষণা কৰিছোঁ। লোক নিৰ্মাণ বিভাগৰ আয়ুক্ত সচিব স্বৰ্ণৰ শৰ্মা ডাঙৰীয়াক মই দায়িত্ব দিছোঁ যিমান সোনকালে পাৰে এই পুঁজিৰে বিশ্ববিদ্যালয়খনক পূৰ্ণাংগ পৰ্যায়লৈ লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে।
1955 চনৰ 16 আগষ্টত স্থাপিত পাঠশালাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান বজালী মহাবিদ্যালয়ক ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক 2017ৰ অধীনত বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ বাবে আইন প্ৰণয়ন কৰে। বিশ্ববিদ্যালয়খন অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ নামেৰে পৰিচিত বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যৰ নামত উৎসৰ্গা কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বাক্সাৰ গাটি আৰু বৰপেটাৰ ভৱানীপুৰত আয়োজিত 2টাকৈ অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বাক্সা জিলাৰ গাটিত মানাহ বিধানসভা সমষ্টিৰ 30,737 গৰাকী মহিলাক আনুষ্ঠানিকভাৱে 10,000 টকাৰ চেক প্ৰদান কৰে। অনুষ্ঠানৰ অন্তত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কয় যে 2025 বৰ্ষত বৃন্দাবনী বস্ত্ৰ অসমলৈ ঘূৰাই আনিবলৈ কৰা ঐতিহাসিক চুক্তিখন এই বৰ্ষটোৰ এটা ইতিবাচক খবৰ। একেখন আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীয়ে বৰপেটা জিলাৰ ভৱানীপুৰ সৰ্বমুখ সমষ্টিৰ মহিলা আত্মসহায়ক গোটৰ 25,157 গৰাকী সদস্যৰ মাজত আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে। অনুষ্ঠানত ৰাজ্য চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও অংশগ্ৰহণ কৰে। শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা অহা 6 জানুৱাৰীলৈ বন্ধ ৰখাৰ বাবে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ বিদ্যালয়খনৰ পৰিদৰ্শক আৰু সমগ্ৰ শিক্ষা অসমৰ জিলা সমন্বয়কে এই নিৰ্দেশ জাৰি কৰিছে। জিলাখনৰ আয়ুক্তৰ সৈতে আলোচনা কৰি গ্ৰহণ কৰা এই সিদ্ধান্ত অনুসৰি সকলো বিদ্যালয় বন্ধ ৰখা হ'ব। আনহাতে ব্যক্তিগত বিদ্যালয়সমূহকো ছাত্ৰ ছাত্ৰীৰ সুবিধা হোৱাকৈ এই নিৰ্দেশ বিবেচনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগু শীতৰ প্ৰকোপ অব্যাহত থাকিলে বিদ্যালয়সমূহ বন্ধ ঘোষণাৰ কথা বিবেচনা কৰা হ'ব বুলি আজি সাংবাদিকৰ আগত প্ৰকাশ কৰিছিল। উল্লেখযোগ্য যে বিগত 3-4 দিন ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰ শীতৰ কবলত পৰিছে। আজি গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰৰ চৌপাশ আৱৰি ৰাখে। বৰজিয়াৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ সৰ্বনিম্ন তাপমাত্ৰাৰ বিশেষ সালসলনি ঘটা নাই যদিও সৰ্বোচ্চ তাপমাত্ৰা দুদিনৰ ভিতৰত কমেও 6 ডিগ্ৰী হ্ৰাস পাইছে। আজিও গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা 18 ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থাকে আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় 15 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পায়। ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ তাপমাত্ৰা ধুবুৰীত সৰ্বাধিক হ্ৰাস পাইছে। কালি জিলাখনত 16.9 ডিগ্ৰী চেলচিয়াছ সৰ্বোচ্চ তাপমাত্ৰা ৰেকৰ্ড কৰা হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কালি কেইবাখনো বিমানৰ উৰণ আৰু অৱতৰণ কেইবাঘণ্টাও বিলম্ব হয়। শীত প্ৰবাহ আৰু ঘন কুঁৱলীৰ বাবে বিগত 24 ঘণ্টাত দেশৰ বিমান পৰিবহণ সংস্থাসমূহে কমেও 128খন ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বিমানৰ সেৱা বাতিল কৰে। ভালেসংখ্যক বিমানবন্দৰত য়েল' এলাৰ্ট জাৰি কৰা হৈছে। তদুপৰি ৰাজধানী চহৰ দিল্লীৰ পৰা ভিন্ন প্ৰান্তলৈ উৰা মাৰিবলগীয়া 200খন বিমানৰ উৰণৰ সময়সূচী পিছুৱাই দিয়া হয়। পৰৱৰ্তী কেইটামান দিনতো অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত কুঁৱলীৰ আচ্ছাদন একেদৰে থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে। অসমত অহা 2 জানুৱাৰীলৈ আকাশ ঘন কুঁৱলীয়ে ঢাকি ৰাখিব বুলি কোৱা হৈছে। মেঘালয়, মণিপুৰ, মিজোৰাম আৰু নাগালেণ্ডতো 2 জানুৱাৰী পৰ্যন্ত ঘন কুঁৱলী থাকিব বুলি কোৱা হৈছে। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্ৰন্থমেলাৰ আজি 7ম দিনা কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হয়। গ্ৰন্থমেলাত আজি অসমীয়া সাহিত্যত ৰাজনৈতিক চন্মৰূপী ব্যাখ্যান শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হৈছে। বিশিষ্ট ইতিহাসবিদ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে আলোচনা সত্ৰখন উদ্বোধন কৰে। এই অনুষ্ঠানত লেখক তথা সাংবাদিক ৰূপম বৰুৱা, প্ৰকৃতিবিদ লেখক সৌম্যদীপ দত্ত, সাংবাদিক পুলিন কলিতা, দেৱিকা দত্ত, অভিজ্ঞান অনুৰাগ আৰু ভাস্কৰ জ্যোতি নাথে অংশগ্ৰহণ কৰে। অনুষ্ঠানটি সাংবাদিক নৱ ঠাকুৰীয়ে পৰিচালনা কৰে। বিয়লি 5 বজাৰ পৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। অৰুণিমা গোস্বামীৰ পৰা। কাৰ্বি আংলঙৰ PGR আৰু VGR ভূমি দখল কৰি থকা লোকসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱাৰ বাবে আজিৰে পৰা জাননী জাৰি কৰা হৈছে। 15 দিনৰ ভিতৰত ভূমি খালী নকৰাসকলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলোৱা হ'ব বুলি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰকাশ কৰিছে। যোৱা 26 ডিচেম্বৰত ৰাজ্য চৰকাৰৰ সৈতে অনুষ্ঠিত ত্ৰিপাক্ষিক বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ভূমি দখলমুক্ত কৰাক লৈ কাৰ্বি পাহাৰত সৃষ্টি হোৱা প্ৰতিবাদমুখৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আন্দোলনকাৰী আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে ৰাজ্য চৰকাৰৰ এই বৈঠক অনুষ্ঠিত হৈছিল। এই অনুসৰি খেৰণী আৰু উত্তৰ বৰবিলৰ 339টা পৰিয়ালৰ বাহিৰে বাকীসকলক সেই স্থান খালী কৰিবলৈ জাননী দিয়া হৈছে। লগতে PGR ভূমিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ বাণিজ্যিক অনুজ্ঞা বাতিল কৰা হ'ব। মাঘ বিহুৰ পাছতে বকলীয়াঘাটৰ জলসিঞ্চন বিভাগৰ ভূমিত থকা 1000টা পৰিয়ালক উচ্ছেদ কৰা হ'ব। ইপিনে যোৱা 22 ডিচেম্বৰত পশ্চিম কাৰ্বি আংলং জিলাত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কাৰ্বি আংলং জিলাতো জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। সমাগত নৱবৰ্ষ উদযাপন কৰিবলৈ জনসাধাৰণক সুযোগ দিয়াৰ বাবে কালি সন্ধিয়াৰ পৰা কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে। অৰণ্য সুৰক্ষা সমিতি অসমে অৰণ্য মানৱৰূপে খ্যাত যাদৱ পায়েঙৰ মূলাই কাঠনি দুষ্কৃতিকাৰীয়ে জ্বলাই দিয়া ঘটনাৰ তীব্ৰ গৰিহণা দিছে। এই সন্দৰ্ভত সমিতিয়ে চৰজমিন তদন্তৰ দাবী উত্থাপন কৰে। এটা প্ৰেছ বিজ্ঞপ্তিত সমিতিৰ সচিব প্ৰধান ডঃ হৰিচৰণ দাসে কয় যে অগ্নিকাণ্ডক কোনে কিয় সংঘটিত কৰিলে তাক জানিবৰ বাবে তদন্তৰ প্ৰয়োজন আছে। অৰণ্যখন সুৰক্ষা দিবলৈ অসম চৰকাৰক দাবী জনোৱাৰ লগতে ক্ষতিপূৰণ দিবলৈও সমিতিয়ে আহ্বান জনাইছে। ভাৰতৰ মহিলা ক্ৰিকেট দলটো কিছু সময়ৰ পাছতে শ্ৰীলংকাৰ বিৰুদ্ধে 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন তিৰুৱনন্তপুৰমৰ গ্ৰীণফিল্ড আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু ফুটবল উপসমিতিৰ তত্বাৱধানত চলি থকা 50 সংখ্যক মতিৰাম বৰা সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আজি ছেমিফাইনেলত DBI কামৰূপে নৰ্থ ইষ্ট ইউনাইটেডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। অহা 2 জানুৱাৰীত হ'বলগীয়া ফাইনেল খেলত DBI কামৰূপে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বিৰুদ্ধে খেলিব। গুৱাহাটীৰ উজান বজাৰ নিবাসী আকাশবাণী গুৱাহাটীৰ স্বীকৃতিপ্ৰাপ্ত কণ্ঠশিল্পী ৰুণুমি ফুকনৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত সংগীত ক্ষেত্ৰৰ সৈতে জড়িত বহুজনে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যত ভোটাৰৰ সংখ্যা পূৰ্বতকৈ 1.35% বৃদ্ধি পাইছে বুলি মুখ্য নিৰ্বাচনী বিষয়াৰ প্ৰকাশ। অপাৰেচন প্ৰতিঘাতৰ জৰিয়তে ৰাজ্যত 11জন বাংলাদেশী মৌলবাদী গ্ৰেপ্তাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বজালীত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি। শীতৰ প্ৰকোপৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ কাইলৈৰ পৰা 6 জানুৱাৰীলৈ বন্ধ ঘোষণা। আৰু তিৰুৱনন্তপুৰমত কিছু সময়ৰ পাছতে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল।
আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।